প্ৰথম পিতৰ এক অধ্যায় মংগল আচৰণ। মই পিতৰ, যীশুখ্ৰীষ্টৰ মনোনীত পাচনি, যিসকল প্ৰবাহী লোক পন্ত, গালাতিয়া, উপাদিয়া, এছিয়া আৰু বিথুনীয়া দেশত গোট গোট হৈ আছে তেখেতসকলৰ সমীপলৈ। এতিয়া পিতৃ ঈশ্বৰৰ পূৰ্বজ্ঞান অনুসাৰে যীশুখ্ৰীষ্টৰ আজ্ঞাধীন হবলৈ পবিত্ৰ আত্মাৰ দ্বাৰাই সূচী কৰা হল আৰু তেওঁৰ তেজ ছটিয়াই দিয়া হল। আপোনালোকলৈ অনুগ্ৰহ হওক আৰু আপোনালোকৰ শান্তি বৃদ্ধি হওক। ঈশ্বৰ আৰু আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ পিতৃ ধন্য। তেওঁ প্ৰচুৰ দয়া অনুসাৰে মৃত্যুলোকৰ মাজৰ পৰা যীশুখ্ৰীষ্টৰ পুনৰুত্থানৰ দ্বাৰাই জীৱনময় আশাৰ কাৰণে আৰু অক্ষয় নিৰ্মল আৰু উজ্জ্বৰ উত্তৰাধিকাৰৰ কাৰণে আমাক নতুন জন্ম দিলে। সেই উত্তৰাধিকাৰ স্বৰ্গত আপোনালোকৰ কাৰণে সঞ্চিত হৈ আছে। ই চিৰস্থায়ী, কলংকিত নহয়, শুদ্ধ। শেষৰ কালত প্ৰকাশিত হবলৈ যুগুত হোৱা পৰিত্ৰাণৰ কাৰণে ঈশ্বৰৰ শক্তিক আপোনালোকো বিশ্বাসৰ দ্বাৰাই ৰক্ষিত হৈ আছে। যদিও এতিয়া বিভিন্ন দুখ কষ্টৰ আপোনালোকক ভোকৰ অনুভৱ আনি দিছে, তথাপি এই কথা ভাবি আপোনালোকে আনন্দ কৰক। আপোনালোকৰ এই বিশ্বাস পৰীক্ষাসিদ্ধ হ'ব লাগে, কিয়নো আপোনালোকৰ বিশ্বাস সোণতকৈও মূল্যৱান। বিশ্বাসৰ পৰীক্ষাত যদি আপোনালোকৰ বিশ্বাস অটল দেখা যায়, তেনেহ'লে যীশুখ্ৰীষ্টৰ পুনৰাগমনৰ সময়ত আপোনালোকে কিমান গৌৰৱ, প্ৰশংসা, মৰ্যাদা পাব। তেওঁক আপোনালোকে দেখা নাই, কিন্তু আপোনালোকে তেওঁক প্ৰেম কৰিছে। এতিয়াও আপোনালোকে তেওঁক দেখা নাই, কিন্তু আপোনালোকে তেওঁক বিশ্বাস কৰি আছে আৰু আপোনালোক অনিবচনীয় উল্লাসত মহা আনন্দিত হৈ গৌৰৱময় হৈছে। এতিয়া আপোনালোকৰ নিজৰ বিশ্বাসৰ ফল আপোনালোকে গ্ৰহণ কৰিছে। সেয়া আপোনালোকৰ আত্মাৰ পৰিত্ৰাণ। যি ভাৱবাদীসকলে আপোনালোকৰ কাৰণে নিৰূপিত অনুগ্ৰহৰ বিষয়ে ভাৱবাণী কৰিছিল, তেখেতসকলে সেই পৰিত্ৰাণৰ বিষয়ে যত্নেৰে বিচাৰ আৰু অনুসন্ধান কৰিছিল। এনেকুৱা ধৰণৰ পৰিত্ৰাণ আহিবলগীয়া আছিল, সেই বিষয়ে তেখেতসকলে অনুসন্ধান কৰি জানিব বিচাৰিছিল। এই বিষয়ে খ্ৰীষ্ট আত্মাই কোৱা সেই কাল বা সময়ৰ কথাও অনুসন্ধান কৰি জানিবলৈ বিচাৰিছিল। খ্ৰীষ্টৰ প্ৰতি ঘটিবলগীয়া দুখ ভোগ আৰু পাছত তেওঁলৈ আহিবলগীয়া মহিমাবোৰৰ বিষয়ে সেই আত্মাই তেখেতসকলক আগতীয়াকৈ কৈছিল। এই ভাওবাদীসকললৈ প্ৰকাশিত হল যে তেখেতসকলে নিজৰ কাৰণে নহয়, কিন্তু আপোনালোকৰ কাৰণে সেই সকলো বিষয়ে পৰিচৰ্যা কৰিছিল। সেই সকলো সম্বাদ স্বৰ্গৰ পৰা পঠোৱা পবিত্ৰ আত্মাৰে যিসকলে আপোনালোকৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰিছিল, তেওঁলোকৰ দ্বাৰাই সম্প্ৰীতি আপোনালোকক দিয়া হল। এই বিষয়বোৰ স্বৰ্গদূতসকলেও প্ৰকাশ হোৱাটো ইচ্ছা কৰে। খ্ৰীষ্টীয় স্বভাৱ। এতেকে মনৰ কঁকাল বান্ধক, আপোনালোকৰ চিন্তা শান্ত হওক। যীশুখ্ৰীষ্টৰ প্ৰকাশিত হোৱাৰ কালত আপোনালোকলৈ যি অনুগ্ৰহ দিয়া হ'ব, সেই অনুগ্ৰহত সম্পূৰ্ণৰূপে ভৰসা ৰাখক। সেই অনুগ্ৰহত সম্পূৰ্ণৰূপে ভৰসা ৰাখক। আজ্ঞাধীন হোৱা সন্তানসকলৰ যেনে উপযুক্ত, তেনেকৈ আপোনালোক পূৰ্বৰ অজ্ঞান অৱস্থাৰ অভিলাষৰ অনুৰূপ নহ'ব। আপোনালোকক আমন্ত্ৰণ কৰাজন যেনে পবিত্ৰ, আপোনালোকো সকলো আচাৰ ব্যৱহাৰ তেনে পবিত্ৰ হওক, কিয়নো লিখা আছে, তোমালোক পবিত্ৰ হোৱা কাৰণ মই পবিত্ৰ। আৰু যিজনৰ পক্ষপাত নকৰাকৈ প্ৰত্যেকজনৰ কৰ্ম অনুসাৰে সুদবিচাৰ কৰে, তেওঁক যদি পিতৃ বুলি মাতিছে, তেনেহ'লে আপোনালোকৰ জীৱন যাপনৰ কাল ভক্তিৰে নিয়াব। আপোনালোকে জানে যে আপোনালোকৰ পূৰ্বপুৰুষৰ পৰা চলি অহা অহাৰ আচাৰ ব্যৱহাৰৰ পৰা আপোনালোক সোণ ৰূপ আদিৰ ক্ষয়নীয় বস্তুৰ দ্বাৰাই যে মুক্ত হ'ল এনে নহয়, কিন্তু নিৰ্দোষী আৰু নিষ্কলংক মেৰ পোৱালীস্বৰূপ খ্ৰীষ্টীয় বহুমূল্য তেজৰ দ্বাৰাইহে মুক্ত হ'ল। জগত স্থাপনৰ পূৰ্বৰে পৰা তেওঁ মনোনীত আছিল, কিন্তু কালৰ শেষত তেওঁ আপোনালোকৰ কাৰণে প্ৰকাশিত হ'ল। তেওঁৰ দ্বাৰাই আপোনালোক মৃত মালোকৰ মাজৰ পৰা তেওঁক তোলা, মৃতলোকৰ মাজৰ পৰা তেওঁক তোলোতা আৰু গৌৰৱ দিওঁতা ঈশ্বৰৰ বিশ্বাসকাৰী লোক হ'ল। তাতে আপোনালোকৰ বিশ্বাস আৰু ধীৰ অৱস্থা ঈশ্বৰত আছে। আপোনালোকে সত্যৰ অজ্ঞাধীনতাৰ দ্বাৰা অকপট ভাতৃপ্ৰেমৰ অৰ্থে নিজৰ আত্মা সূচী কৰিবলৈ পৰস্পৰক হৃদয়েৰে আন্তৰিক প্ৰেম কৰক, কিয়নো আপোনালোকে ক্ষয়নীয় বীজৰ পৰা নহয়, অক্ষয় বীজৰ পৰা ঈশ্বৰৰ জীৱনময় আৰু চিৰকাল স্থায়ী যি বাক্য, সেই বাক্যৰ দ্বাৰাই নতুন জন্ম পোৱা হৈছে। কাৰণ মৈত্ৰ মাত্ৰেই তৃণ সাদৃশ আৰু তাৰ সকলো গৌৰৱ তৃণৰ ফুল সদৃশ। তৃণ শুকায় আৰু ফুলো সৰে, কিন্তু প্ৰভুৰ বাক্য চিৰকাল থাকে। যি বাক্য আপোনালোকৰ আগত প্ৰচাৰ কৰা হ'ল, এয়ে সেই শুভবাৰ্তাৰ বাক্য।